अध्ययन गरेर अनि आफ्ना क्षेत्रमा फर्केर फेरि हामी त्यहाँ चाहिँ बुद्ध धर्म चाहिँ प्रचार गर्थ्यो। तर जुन किसिमले अब टिबेटमा चाहिँ परिवर्तन भयो त्यो सँगसँगै चाहिँ अब नेपालको चाहिँ यो हिमाली क्षेत्रदेखि लिएर अनि अरू छिमेकी देशहरूले पनि अब टिबेटनहरू त शरणार्थी भयो तर नेपालकोहरू चाहिँ धार्मिक शरणार्थी भयो। अब
खेसोङ ཁོ་ཁེ་ཁུ་ཆུང་བ་རབ་ཐོ་ན་ཆུ་ཆུར་མ་ཅུང་ཁོ་ཕེ་པེ་ཨ་ལ་སང་ཙམ་ཅི་ཆེ་ཐམ་མེ་ཅན་ཁེ་ཡུ་ཁུ་ཅི་ཤི་མ་ལ་ཡེ་རི་ཁུ་ནང་བ་ནམ་ཅན་ཆུ་ཅོ་ཅི་ཐེན་ནེ་ཏ་ཅུར་བ་རི་ཁུ་ཡོ་ཤི་སུང་སང་བལ་སྟ་ཏེ་ཁོང་མ་རིན་བུ་ཅི་ཆོ་ཁེ་ ཁྱི ཕྱད མམ གསྲ 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 གསྲ